এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। সমগ্ৰ দেশে আজি স্বাধীনতা সংগ্ৰামী তথা জনজাতীয় নেতা বিৰচা মুণ্ডাৰ জয়ন্তী জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰিছে। অসমতো আজি জনজাতি পৰিক্ৰমা বিভাগৰ সৌজন্যত বিভিন্ন জিলাত এই কাৰ্যসূচী অনুষ্ঠিত হয়। গোলাঘাট জিলাৰ পুলিবাগান অঞ্চলৰ মুৰংঘৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে এই দিৱসৰ আয়োজন কৰা হয়। জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত সাংস্কৃতিক শোভাযাত্ৰাকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত বিত্তমন্ত্ৰী অজন্তা নায়ক উপস্থিত থাকে। কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত আজি জিলাখনৰ পাৰখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত বিৰচা মুণ্ডাৰ জয়ন্তী উদযাপিত হয়। এই উপলক্ষে আমন্ত্ৰিত অতিথিসকলে নাহৰ গছৰ পুলি ৰোপণ কৰাৰ লগতে বিভিন্ন উন্নয়ন খণ্ডৰ বিপণীসমূহ মুকলি কৰে। বিৰচা মুণ্ডাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা মূল অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং উপস্থিত থাকে। শ্ৰীৰংহাঙে কেন্দ্ৰীয় চৰকাৰে জনজাতীয় লোকসকলৰ নিৰাপত্তা আৰু উন্নয়নৰ বাবে গ্ৰহণ কৰা অভিলাষী আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰি জিলাখনত 4খন একলব্য বিদ্যালয় নিৰ্মাণৰ বাবে কেন্দ্ৰৰ পৰা 256 কোটি টকাৰ আবণ্টন লাভ কৰিছে বুলি উল্লেখ কৰে। বিশ্বনাথ জিলাৰ বিহালী সমজিলাৰ বৰগাঙত অনুষ্ঠিত জনজাতীয় গৌৰৱ দিৱসৰ অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশ লৈ শ্ৰীসোণোৱালে স্বাধীনতা সংগ্ৰামী বিৰচা মুণ্ডাৰ কৰ্মৰাজি সোঁৱৰণ কৰাৰ লগতে তেওঁৰ আদৰ্শৰ প্ৰাসংগিকতাৰ বিষয়ে উল্লেখ কৰে। লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে আদিবাসী নেতাগৰাকীক যথাযোগ্য সন্মান দিছে বুলিও তেওঁ উল্লেখ কৰে।
আজি ভাৰতবৰ্ষৰ সৰ্বোচ্চ সাংবিধানিক পদত এগৰাকী আদিবাসী সম্প্ৰদায়ৰ লোকক অধিষ্ঠিত কৰি এই কথা প্ৰমাণ কৰিলে যে বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰখনে প্ৰকৃতাৰ্থত প্ৰতিটো পিছপৰা সম্প্ৰদায়ক আগুৱাই অনাৰ বাবে দৃষ্টান্তমূলক পদক্ষেপ হাতত লৈছে আৰু আগন্তুক দিনত যাতে যুৱক যুৱতীসকলে বা খেতিয়ক বা শ্ৰমিকসকলেও সন্মান সহকাৰে শিক্ষা গ্ৰহণ কৰা, নিজৰ উৎপাদন শক্তি বৃদ্ধি কৰা, উপাৰ্জন বৃদ্ধি কৰা সকলো ক্ষেত্ৰতে যাতে তেখেতসকলে একবিংশ শতিকাৰ লগত ফেৰ মাৰিব পৰাকৈ আগবাঢ়ি আহিব পাৰে তাৰ বাবে নিৰন্তৰ ইতিমধ্যে ব্যৱস্থা হাতত লোৱা হৈছে।
মাজুলী জিলাতো আজি জিলা প্ৰশাসনৰ উদ্যোগত কাৰ্কিচুক ৰংগমঞ্চত জনজাতীয় গৌৰৱ দিৱস পালন কৰা হয়। শিৱসাগৰ জিলাৰ দিচাংমুখৰ লিগিৰিবাৰী মুৰংঘৰ প্ৰাংগণত আয়োজিত এই দিৱসৰ কাৰ্যসূচী প্ৰাক্তন বিধায়ক কুশল দুৱৰীয়ে মুকলি কৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি জনজাতীয় লোকসকলৰ কল্যাণৰ বাবে বিভিন্ন বিভাগে ৰূপায়ণ কৰা আঁচনিসমূহৰ বিষয়ে ৰাইজক অৱগত কৰোৱাৰ উদ্দেশ্যে এখন প্ৰদৰ্শনী মুকলি কৰা হয়। বৰাক উপত্যকাতো জনজাতীয় স্বাধীনতা সংগ্ৰামী ধৰতীয়াবা হিচাপে অভিহিত বিৰচা মুণ্ডাৰ জয়ন্তী পালন কৰা হয়। এই উপলক্ষে কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত লক্ষীপুৰৰ ফুলেৰ তলত আয়োজিত অনুষ্ঠানত মন্ত্ৰী কৌশিক ৰায়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক নৃত্য প্ৰদৰ্শন, হস্তশিল্পৰ প্ৰদৰ্শনী আৰু খাদ্যমেলা অনুষ্ঠিত হয়। হোজাই জিলাতো আজি বিৰচা মুণ্ডাৰ জয়ন্তী পঞ্চম জনজাতীয় গৌৰৱ পষেকৰ অংশ হিচাপে উদযাপিত হয়। এই উপলক্ষে জিলাখনৰ সিংজুৰি খেলপথাৰত আয়োজিত অনুষ্ঠানত বিধায়ক ৰামকৃষ্ণ ঘোষ, জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশ লয়। অসমৰ চহকী ইতিহাস সমৃদ্ধ বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত আলোচনাৰ বাবে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা লণ্ডনলৈ ৰাওনা হৈছে। লণ্ডনৰ সংগ্ৰহালয়ত থকা এই আপুৰুগীয়া বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত ইতিমধ্যে ইংলেণ্ডৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰা হৈছিল। সেই অনুসৰি এই বস্ত্ৰভাগ গুৱাহাটীলৈ আনি খানাপাৰাৰ সংগ্ৰহালয়ত বিশেষভাৱে সংৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা কৰা হ'ব আৰু ইয়াৰ বাবে ভূমিও আবণ্টন দিয়া হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। কাইলৈ লণ্ডনৰ সংগ্ৰহালয়ৰ কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত এই সন্দৰ্ভত এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আজি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে। সদৌ অসম সত্ৰ মহাসভাৰ ধেমাজি জিলা শাখাৰ উদ্যোগত ধেমাজি কেন্দ্ৰীয় সত্ৰীয় সংস্কৃতি দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। সত্ৰ মহাসভাই সংস্কৃতি দিৱসৰ কাৰ্যসূচীৰ লগতে অহা 19 আৰু 20 নৱেম্বৰত সত্ৰীয়া নৃত্যৰ ৰাষ্ট্ৰীয় স্বীকৃতিৰ ৰূপালী জয়ন্তী বৰ্ষও উদযাপনৰ কাৰ্যসূচী হাতত লৈছে। ধেমাজিৰ চিলাৰায় ভৱনত আয়োজন কৰা কাৰ্যসূচীত আজি পুৱা উষা কীৰ্তন, ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ, নাম প্ৰসংগ, ভাগৱত পাঠ আৰু আলোচনা চক্ৰ অনুষ্ঠিত হয়। এই কাৰ্যসূচীতে সত্ৰ মহাসভাই সত্ৰীয়া সংস্কৃতিৰ বঁটা, জীৱনজোৰা সাহিত্য বঁটা, সাহিত্য পুষ্প বঁটা, সংবাদজ্যোতি বঁটা আদিকে ধৰি কেইবাটাও সন্মান প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে। ৰাজ্যৰ বিভিন্ন ঠাইত আফ্ৰিকান ছুৱাইন ফিভাৰৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ ফলত হাজাৰ হাজাৰ গাহৰি নিধন কৰা হৈছে। ইয়াৰ ফলত ক্ষুদ্ৰ আৰু বৃহৎ গাহৰি পালকসকলৰ যথেষ্ট ক্ষতি হৈছে। উজনি অসমৰ বিভিন্ন জিলাত, বিশেষকৈ শিৱসাগৰ, ধেমাজি, ডিব্ৰুগড় আৰু লখিমপুৰত আফ্ৰিকান ছুৱাইন ফিভাৰৰ সংক্ৰমণ সৰ্বাধিক হোৱা বুলি আমাৰ সংবাদদাতাসকলে জনাইছে। গোলাঘাট জিলাত আফ্ৰিকান ছুৱাইন ফিভাৰৰ প্ৰকোপ বৃদ্ধি পাইছে।